ثم بعثنا من بعدهم موسى وهارون إلى فرعون وملئه بآياتنا فاستكبروا وكانوا قوما مجرمين.
তাৰ পিছত আমি মুছা আৰু হাৰুণক আমাৰ নিদৰ্শন হোৱা ফিৰাউন আৰু তাৰ পৰিষদবৰ্গৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ, কিন্তু সিহঁতে অহংকাৰ কৰিছিল কাৰণ সিহঁত আছিল অপৰাধী সম্প্ৰদায়।